এদিনাখন এজন মানুহ টান বেমাৰত আছিল। অহুচীয়া আত্মাই তেওঁ নিবাস কৰিছিল, সেইবাবে সকলো মানুহে তেওঁক ভয় কৰিছিল। সিহঁতে গাঁৱত থাকিবলৈ দিয়া নাছিল। তেওঁলোকে টান ৰছীৰে বান্ধি ৰাখিছিল, কিন্তু মানুহজনে ৰছী ছিঙি পেলাইছিল। অহুচীয়া আত্মা বৰ শক্তিমান আছিল। এই মানুহজন বহুতবাৰ নিজকে ভাল হবলৈ চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। অহুচীয়া আত্মা বৰ শক্তিমান আছিল। মানুহজন জানিছিল যে মাত্ৰ ঈশ্বৰেহে সহায় কৰিব পাৰে। এদিনাখন তেওঁ যীশুক দেখা পালে। তেওঁ লৰি গৈ যীশুক লগ ধৰিলে। যীশুৱে মানুহজনক দেখি ভয় কৰা নাছিল। যীশু বৰ শক্তিমান আছিল। তেওঁ তাক সুস্থ কৰিলে। যীশুৱে মানুহজনক নতুন জীৱন দিলে। মানুহজন পুনৰ পুৰণি জীৱনৰ দৰে ঘূৰি ফুৰিবলৈ ইচ্ছা নকৰিলে। যীশুৱে বেয়া আত্মাৰ পৰা সুস্থ কৰি মুক্ত কৰিলে। এতিয়া মানুহজনে যীশুৰ পাছত যাবলৈ ইচ্ছা কৰিলে, কিন্তু যীশুৱে তেওঁ ক'লে, তুমি তোমাৰ গাঁৱতে থাকা। যীশুৱে ক'লে, ঈশ্বৰে যিটো তোমাৰ বাবে কৰিলে সেইটো সকলো বন্ধুবিলাকক জনাই দিয়া। মানুহজন বৰ সুখী হ'ল। তেওঁ যীশুৰ কথা গাঁৱৰ মানুহবিলাকক সকলোকে ক'লে। মানুহবিলাকে তেওঁলৈ পুনৰ ভয় নকৰা হ'ল। তেওঁলোকে দেখা পালে যে তেওঁ নতুন জীৱন। সিহঁতে ওচৰলৈ আহি শুনিবলৈ ধৰিলে। তেওঁ যীশুৰ বিষয়ে ক'লে। এদিনাখন যীশু তেওঁলোকৰ গাঁৱলৈ আহিল। এই সময়ত গাঁৱৰ লোকবিলাকে নিজেই যীশুৰ কথা শুনিবলৈ ইচ্ছা কৰিলে। সিহঁতেও নতুন জীৱন পাবলৈ ইচ্ছা কৰিলে। যীশুৱে মাথো আমাক নতুন কৰিব পাৰে। আমি সকলোৱে বেয়া চিন্তা কৰি কাৰ্যত পৰিণত কৰোঁ। আমি নিজকে নতুন কৰিব নোৱাৰো। আমাৰ কু আকাৰে বেছি বলৱান, মাথো যীশুৱে নতুন কৰিব পাৰে। যীশুৱে সকলোকে প্ৰেম কৰে। তেওঁ এই পৃথিৱীলৈ আমাৰ বাবে আহিল। তেওঁ আমাৰ পাপবোৰৰ শাস্তি খালে। তেওঁ আমাৰ ভুল পথ দূৰ কৰিব পাৰে। যীশুৱে আমাৰ ভিতৰ ভাগ পৰিষ্কাৰ কৰিব পাৰে। তেওঁ প্ৰত্যেককে এইদৰে কৰিবলৈ ইচ্ছা কৰে। এইদৰে প্ৰাৰ্থনা কৰক, প্ৰভু যীশু, মোক নতুন জীৱন লাগে। মোৰ পাপবোৰ দূৰ কৰা। এতিয়া মোক আপোনাৰ নতুন জীৱন দিয়া। আপোনাৰ সজ পথত ৰাখক যাতে স্বৰ্গলৈ যাওঁ। ধন্যবাদ। আপুনি মোৰ ত্ৰাণকৰ্তা। আমেন।